فَمَنْ حَاجَّكَ فِيهِ مِنْ بَعْدِ مَا جَاءَكَ مِنَ الْعِلْمِ فَقُلْ تَعَالَوْا نَدْعُ أَبْنَاءَنَا وَأَبْنَاءَكُمْ وَنِسَاءَنَا وَنِسَاءَكُمْ وَأَنفُسَنَا وَأَنفُسَكُمْ ثُمَّ نَبْتَهِلْ فَنَجْعَلْ لَعْنَةَ اللَّهِ عَلَى الْكَاذِبِينَ।
এতেকে তোমার ওচৰলৈ জ্ঞান অহাৰ পিছতো যিয়ে এই বিষয়ে অৰ্থাৎ ঈশা সম্পৰ্কে তোমাৰ লগত তৰ্ক কৰে তাক কোৱা, আহা আমি আমাৰ আৰু তোমালোকৰ পুত্ৰসকলক আহ্বান কৰোঁ, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো আহ্বান কৰোঁ, আমিও আহোঁ আৰু তোমালোকেও আহা। তাৰপিছত আমি মুবাহালা অৰ্থাৎ বিনীত প্ৰাৰ্থনা কৰোঁ যে মিছলীয়াসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওঁ।